এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত শাসক বিৰোধীৰ ব্যাপক প্ৰচাৰ। ৰাজ্যত এই পৰ্যন্ত 150টা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ পঞ্জীয়ন। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে বিদেশী প্ৰতিনিধি দলৰ অসমাগমন। মেন অব গোল্ডেন বুট নামেৰে পৰিচিত প্ৰসিদ্ধ ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ আজি শেষকৃত্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰে প্ৰচাৰে ব্যাপক ৰূপ লৈছে। আজি কংগ্ৰেছ দলৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী প্ৰচাৰৰ বাবে অসমলৈ আহিব। শ্ৰীগান্ধীয়ে 3খন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ বিশ্বনাথৰ CTC খেলপথাৰ, গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ আৰু কমলপুৰ সমষ্টিৰ বিহদিয়াত প্ৰচাৰ চলাব। বিজেপিৰ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ আহিব। তেওঁ মৰাণত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ভৱানীপুৰ, সৰভোগ আৰু লামডিঙতো প্ৰচাৰ চলাব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম গোৱালপাৰা, দুধনৈ, পলাশবাৰী আৰু বকু ছয়গাঁৱত প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে আজি যোৰহাটত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। পৰহিলৈ তেওঁ এখন সংবাদমেলো সম্বোধন কৰিব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কাইলৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। লাবক খেলপথাৰত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও অংশ লয়। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কালি শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰতো দলটোৰ হৈ প্ৰচাৰ চলায়। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি NDA চৰকাৰৰ কাম কাজ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰে।
কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি বিভিন্ন সময়ত আমাক ভাবিব নোৱাৰাকৈ অপমান কৰি আহিছে। 1962 চনত চীনৰ আক্ৰমণৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কেনেধৰণে অসমক বিদায় দিছিল, শত্ৰুৰ হাতৰত বিদায় দিছিল, সম্পূৰ্ণৰূপে বৃহত্তৰ অসমীয়া সমাজ নিৰাপত্তাহীনত ভুগিব লগা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি কৌশলগতভাৱে অসমৰ বুকুত তেখেতসকলৰ স্থায়ী ভোট বেংক নিৰ্মাণ কৰাৰ স্বাৰ্থত অবৈধ বাংলাদেশী বিদেশীক অসমৰ বিভিন্ন জিলাসমূহত মাটি ভেটি দি সংস্থাপিত কৰিলে। আনকি অসমৰ ভোটাৰ তালিকাটো সেই অবৈধ বিদেশীক কৌশলগতভাৱে স্থান দিয়ে আৰু এনেধৰণে অসমীয়া জাতিক পংগু কৰাৰ উদ্দেশ্যে বিভিন্ন দশকত জাতীয় পৰিপন্থী স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত লৈ আমাক ভাৰাক্ৰান্ত কৰি তুলিছে।
প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টি সমষ্টি প্ৰচাৰ অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি গৌৰীপুৰ, বিলাচীপাৰা, নলবাৰী আৰু পৰ্বতঝৰাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰীয়ে নদুৱাৰ, বিশ্বনাথ, কলিয়াবৰ আৰু ঢকুৱাখনাত প্ৰচাৰ চলায়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ দলৰ নেতা অখিলেশ প্ৰসাদ সিঙে কালি এখন সংবাদমেলত দলটোৰ কাম কাজ সম্পৰ্কত ব্যাখ্যা কৰাৰ লগতে শাসকীয় দলক সমালোচনা কৰে।
हमारा जो संविधान बना वेलफेयर स्टेट के परिकल्पना के आधार पर बना कि कैसे गरीब और नाउमीद लोगों को मुख्य धारा से जोड़ा जाए, कैसे उनको शिक्षा का, स्वास्थ्य का अवसर प्रदान किया जाए, कैसे ज़्यादा से ज़्यादा रोजगार मुहैया कराया जाए। आसाम केवल उनके हुकूमत 2 लाख करोड़ से ज़्यादा के कर्ज में डूब गया और ये स्टेट का जो कर्ज है वो किस पे जाता है, आप पे जाता है, यहाँ के रहने वाले अस्थाई लोगों पर जाता है। दूसरी तरफ जो प्रदेश कांग्रेस के अध्यक्ष हैं गौरव गोगोई जी, मुझे उनके पिताजी के साथ भी काम करने का अवसर मिला है, उनको भी मुख्यमंत्री के रूप में देखने का हमको सौभाग्य प्राप्त हुआ है।
ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচন আয়োগৰ ওচৰত এই পৰ্যন্ত 150টা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ পঞ্জীয়ন হৈছে। ইয়াৰ ভিতৰত বৰপেটা জিলাত সৰ্বাধিক 50টা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত নগাঁও দ্বিতীয় স্থানত আছে। জিলাখনত 42টা অভিযোগ পঞ্জীয়ন হৈছে। বঙাইগাঁও জিলাত 33টা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীয়ে ভুৱা বাতৰি, মানহানিকাৰক সমল আৰু আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব পৰা পোষ্টসমূহ ৰোধ কৰাৰ উদ্দেশ্যে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ কোষে অভিযোগ লাভ কৰা বা নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি সামাজিক মাধ্যমৰ পৰা আপত্তিজনক 100% পোষ্ট আঁতৰোৱাটো নিশ্চিত কৰিছে। 20 মাৰ্চত কাৰ্যক্ষম হোৱা কোষটোৱে বিভিন্ন সামাজিক মঞ্চৰ 27টা প্ৰফাইল আৰু হেণ্ডেল সামৰি 17টা অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত 29 মাৰ্চলৈ এখন এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে।
অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ 10 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী সাহায্য। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানে আনিব নতুন সম্ভাৱনা। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে 8 এপ্ৰিলত বিদেশী প্ৰতিনিধিৰ এটা দল অসমত উপস্থিত হ'ব। দলটোত এংগোলা, ভূটান, ইজিপ্ত, পৰ্তুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধিক লৈ গঠিত দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে লগতে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সামগ্ৰী কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষসমূহ পৰিদৰ্শন কৰিব। দলটোৱে 9 এপ্ৰিলত ভোটদানৰ দিনা বিভিন্ন জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটদান প্ৰক্ৰিয়া, নিৰাপত্তা ব্যৱস্থা আৰু প্ৰযুক্তি ব্যৱহাৰৰ বুজ ল'ব। বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টি অৱলোকনত শুনক নলবাৰী সমষ্টিৰ অৱলোকন।
ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম হৈছে নলবাৰী জিলাৰ নলবাৰী সদৰ বিধানসভা সমষ্টি। অসম গণ পৰিষদ দলে এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টিটোৰ পৰা 4 বাৰ বিজয় হৈছে। কংগ্ৰেছ আৰু বিজেপি দলে 2 বাৰকৈ জয় হৈছে। সমষ্টিটোত এইবাৰ 2,278 গৰাকী ভোটদাতাই 6 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সমষ্টিটোৰ মুঠ ভোটদাতাৰ ভিতৰত পুৰুষ ভোটদাতাৰ সংখ্যা 1,1,985 গৰাকী আৰু মহিলা ভোটদাতাৰ সংখ্যা 98,293 গৰাকী। 2021 চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই 49,000 ভোটৰ ব্যৱধানত জয় হৈছিল। বিজেপি প্ৰাৰ্থী বৰুৱাই 1,06,199 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই লাভ কৰিছিল 56,733 ভোট। অৱশ্যে যোৱা নিৰ্বাচনত সেইসময়ৰ বিধায়ক অশোক শৰ্মা বিজেপি দলত আছিল। এইবাৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিছে। এইবাৰ সমষ্টিটোত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ মাজত হোৱাৰ সম্ভাৱনা আছে। দুয়োগৰাকী প্ৰাৰ্থী নিজৰ নিজৰ সমৰ্থনত ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে উঠি পৰি লাগিছে। সমষ্টিটোৰ আন 4 গৰাকী প্ৰাৰ্থী হ'ল এছ ইউ চি আইৰ কেনেডি পেগু আৰু 3 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে মুক্তাৰ হুছেইন, শামছুল হক আৰু ছফৰ আলী। সমষ্টিটোৰ 1 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ উঠালিছে। ইফালে নলবাৰী জিলা প্ৰশাসনে সমষ্টিটোত 292টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে। সমষ্টিটোত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব। নলবাৰীৰ পৰা আকাশবাণীৰ সংবাদদাতা ৰমেন কলিতাৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা।
আসন্ন নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ ডিফুত কালি নিৰ্বাচনৰ বিশেষ পৰ্যবেক্ষক মনজিৎ সিং আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে জিলাখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰীৰ প্ৰশিক্ষণ, পৰিবহণ ব্যৱস্থা, আইন শৃংখলা, আহাৰ ব্যৱস্থাপনা আৰু অন্যান্য দিশসমূহৰ বুজ লোৱা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিৰ বাঁহ ফুলৰ গোন্ধ শীৰ্ষক গ্ৰন্থ সংকলনৰ ইংৰাজী অনুবাদ দ্য স্মেল অৱ বেম্বু ব্লজমছ আমেৰিকাৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী মডাৰ্ণ লাইব্ৰেৰীয়ে প্ৰকাশ কৰিব। এই সন্দৰ্ভত গ্ৰন্থখনৰ অনুবাদক তথা লেখক আৰুণী কাশ্যপৰ সৈতে প্ৰকাশন গোষ্ঠীটোৰ চুক্তি সম্পাদনৰ বাতৰি নিউয়ৰ্কৰ পাব্লিছাৰ মাৰ্কেট প্লেছ নামৰ আলোচনী প্ৰকাশ পাইছে। আন্তৰ্জাতিক কালজয়ী গ্ৰন্থ প্ৰকাশেৰে সুখ্যাতি লাভ কৰা প্ৰকাশন গোষ্ঠী মডাৰ্ণ লাইব্ৰেৰীয়ে ইতিপূৰ্বে ভাৰতীয় লেখক ছলমান ৰুজদীৰ মিড নাইট চিলড্ৰেন নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। হিজ ফাদাৰ্ছ ডিজিজ, দ্য হাউচ উইথ এ থাউজেণ্ড ষ্টৰিজ আদি গ্ৰন্থৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰিচিতি লাভ কৰা আৰুণী কাশ্যপ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা ক্ৰিয়েটিভ ৰাইটিং বিভাগৰ সঞ্চালক। মেন অব গোল্ডেন বুট নামেৰে পৰিচিত প্ৰসিদ্ধ ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমাৰ শেষকৃত্য আজি গুৱাহাটীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত সম্পন্ন কৰা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কিংবদন্তী ফুটবলাৰগৰাকীৰ কালি পুৱা গুৱাহাটীৰ কাহিলীপাৰাৰ নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। অসম পুলিচ ফুটবল দলক 1972ৰ পৰা 1982 চনলৈ অধিনায়ক হিচাপে নেতৃত্ব দিয়া গিলবাৰ্টছন চাংমাই এই সময়ছোৱাত মুঠ 7 বাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ লগতে অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এছ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্রফির খিতাব জয় করাত গুরুত্বপূর্ণ অবদান আগবাইছিল। গিলবার্ট চনসাংমই 1975 সনত ইন্দোনেশিয়া আর মালয়েশিয়াত প্রদর্শনীমূলক খেলত ভারতক প্রতিনিধিত্ব করেছিল। ফুটবলের মাজেরে অসম আরক্ষীক উচ্চ স্থানলৈ নিয়া সাংমা এসময়ত মেন অব গোল্ডেন বুট নামে পরিচিত হয়। 1985 সনত যোরহাটত নাগাল্যান্ড আরক্ষীর বিরুদ্ধে জীবনের অন্তিমখন খেলত অংশ লৈছিল। অসম আরক্ষীর পৰা দ্বিতীয় অধিনায়ক হিসাবে অবসর গ্রহণ করা সাংমাক 2022 সনত রাজ্য সরকারে অসম সৌরভ বঁটা প্রদান করে। তেওঁৰ মৃত্যুত মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মা, সদৌ অসম ছাত্র সন্থার মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমার ভট্টাচার্যকে ধরে বহুজনে শোক প্রকাশ করেছে। IPL ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব। হায়দ্রাবাদত বিয়লি 3:30 বজাত হবলগীয়া প্রথমখন খেলত সানরাইজার্স হায়দ্রাবাদ লক্ষ্ণৌ সুপার জায়ান্টসৰ সন্মুখীন হব। বেঙ্গালুরুর এম চিন্নস্বামী স্টেডিয়ামত সন্ধ্যা 7:30 বজাত হবলগীয়া দ্বিতীয়খন খেলত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু চেন্নাই সুপার কিংসৰ বিরুদ্ধে অবতীর্ণ হব। ইপিনে রাজস্থান রয়্যালসে যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত এখন রোমাঞ্চকর খেলত গুজরাট টাইটান্সক 6 রানত পরাস্ত করে। গুজরাট টাইটান্সে 211 রানের বিজয় লক্ষ্যে খেল আরম্ভ করে নির্ধারিত 20 ওভারত 8টা উইকেট হেরাই 204 রানহে করবলে সমর্থ হয়। গুজরাটের হয়ে সাই সুদর্শনে 73 রান করে যদিও খেলোয়াড়গীর চেষ্টা অথলে যায়। খেলখনের অন্তিম ওভারত গুজরাট টাইটান্সক জয়ের 11 রানের প্রয়োজন আছিল যদিও তুষার দেশপান্ডে সুন্দর বোলিংয়ে প্রতিপক্ষক 4 রানহে সংগ্রহ করবলে দিয়ে আর রশিদ খানের উইকেটও দখল করে। রাজস্থান রয়্যালসর হয়ে রবি বিষ্ণয় 4টা উইকেট দখল করে। রবি বিষ্ণয় প্লেয়ার অব দ্য ম্যাচ হিসাবে ঘোষণা করা হয়। ইয়ার পূর্বে দিল্লির অরুণ জেটলি স্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দিল্লি ক্যাপিটালসে মুম্বাই ইন্ডিয়ান্সক 6 উইকেটত পরাভূত করে। আপনাদের পুয়ার আঞ্চলিক বাতর শুনেছে আকাশবাণী গুয়াহী কেন্দ্রের পর। এতিয়া আহক জিন্তিরাণী ডেকার সহ আজি গুয়াহাটির পর প্রকাশিত দৈনিক বাতর কাকতসমূহ প্রথম পৃষ্ঠার মুখ্য বাতর চকু ফুরাও।
14 এপ্রিলত বিধেয়ক 50% বৃদ্ধি হব বিধানসভা লোকসভা আর রাজ্যসভার আসন। রাজনৈতিক দলসমূহৰ নির্বাচনী প্রচার। আফগানিস্তানের ভূমিকম্পত কেইবাজনো লোক নিহত হওয়ার বিস্তর ক্ষয়ক্ষতি। কিংবদন্তী ফুটবলার গিলবার্ট চনসাংমার দেহাবসানের বাতরিয়ে আজি গুয়াহাটির পর প্রকাশিত বাতর কাকতসমূহৰ শিরোনাম দখল করেছে। ইরান যুদ্ধর নেতিবাচক আর সুদূরপ্রসারী প্রভাব অসমতো পড়িছে। দেশজুড়ি রাসায়নিক সারের ব্যাপক নাটনি হওয়ার পরিপ্রেক্ষিত রাজ্যখনকে ধরে দেশের অন্যান্য কৃষিপ্রধান রাজ্যসমূহের কৃষকসকলের মাজত হাহাকারের সৃষ্টি হয়েছে। এই বাতরি দৈনিক অসম কাকতর। শিবসাগর জেলার বিভিন্ন সমষ্টিত নির্বাচনী প্রচার চলায় মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় রাজ্য বিধানসভা সমষ্টি 189টালৈ বৃদ্ধি হব বলে করা ঘোষণার একটা বাতরি দৈনিক জনভূমি কাকতে প্রকাশ করেছে। রাজ্যের বিধানসভা নির্বাচনের ভোটগ্রহণ প্রক্রিয়া নিরীক্ষণ করার উদ্দেশ্যে বিদেশী প্রতিনিধির একটা দল অসমত উপস্থিত হব। এই বাতরি দি আসাম ট্রিবিউন কাকতর। দ্য সেন্টিনেল কাকতে রাজ্যত অনিয়মের 5টা রন্ধন গ্যাসের সিলিন্ডারের বিতরকক সাময়িকভাবে বিতরকর অনুজ্ঞাপত্র বাতিল করার বাতরি প্রকাশ করেছে। মধ্য গুয়াহাটী সমষ্টির বিরোধী মিত্রজোটর অজপা দলের প্রার্থী কুনকি চৌধুরী বিজেপির আইটি সেলের বিরুদ্ধে এজাহার দাখিল করার একটা বাতরি অসমীয়া প্রতিদিন, দৈনিক অগ্রদূত আর অসমীয়া খবর কাকতে প্রকাশ করেছে। আমার অসম কাকতে নির্বাচনের বতরত রাজ্যের বিভিন্ন অঞ্চলত নির্বাচনী হিংসা সংঘটিত হওয়ার বাতরি প্রকাশ করেছে। অসম ফুটবলের যাদুকর গিলবার্ট চনসাংমার দেহাবসানের বাতরি আজি নিয়মীয় বার্তা কাকতের আটাইবর কাকতে প্রকাশ করেছে। আজি মহানগরীর আদিমগিরি পাহাড়ত কিংবদন্তী ফুটবলারগীর শেষকৃত্য সম্পন্ন হব। এতিয়া আহক আমি পুনের বাতরির মাজলৈ ঘুরি যাও।
রাজ্যের ঠায়ে ঠায়ে মাছের বংশবৃদ্ধি আর উৎপাদন সুনিশ্চিত করার উদ্দেশ্যে মাছ ধরার ক্ষেত্রে কেতবোর নিষেধাজ্ঞা আরোপ করা হয়েছে। ঠকুয়াখনত থলুয়া প্রজাতির মাছ কাছ আদি ধরার নিষেধাজ্ঞা আরোপ করা হয়েছে। ঠকুয়াখনা সমজিলার অতিরিক্ত জেলা দণ্ডাধীশে জারি করা নির্দেশ অনুসরি 1 এপ্রিলের 14 জুলাইলৈ সমজিলাখনত ঠকুয়াখনা আর সোৱণশিৰি ৰাজচক্ৰৰ অন্তর্গত সকল নৈ, জলাশয়, বিল, পুখুরী আদিত মাছ ধরা নিষেধ করা হয়েছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঠেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নির্বাচনের প্রচার অভিযানের সামরণিলৈ দুদিন বাকি থকা অবস্থাত তারকা প্রচারকৰ উপস্থিতিত শাসক বিৰোধীৰ ব্যাপক প্রচার। রাজ্যত এই পর্যন্ত 150টা নির্বাচনী আচরণবিধি উলঙ্ঘার অভিযোগ পঞ্জীয়ন। 9 এপ্রিলত বিধানসভা নির্বাচনের ভোটগ্রহণ প্রক্রিয়া নিরীক্ষণের বিদেশী প্রতিনিধি দলের আগমন। মেন অব গোল্ডেন বুট নামে পরিচিত প্রসিদ্ধ ফুটবল খেলোয়াড় গিলবার্ট চনসাংমার আজি শেষকৃত্য। আর IPL ক্রিকেট প্রতিযোগিতাত কালি গুজরাট টাইটান্সর বিরুদ্ধে রাজস্থান রয়্যালসর জয়লাভ।
দিনের 11 বজাত মুখ্য বাতরি শুনবলে পাব।